এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.32%, বিজ্ঞান শাখাত 83.99%, বাণিজ্য শাখাত 82.93% আৰু বৃত্তিগত শাখাত উত্তীৰ্ণৰ হাৰ 68.84%। কলা শাখাত অৱতীৰ্ণ 2,26,756 শিক্ষাৰ্থীৰ ভিতৰত 49,577 প্ৰথম, 80,650 দ্বিতীয় আৰু 53,518 শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে বিজ্ঞান শাখাত অৱতীৰ্ণ 56,909 শিক্ষাৰ্থীৰ ভিতৰত 25,827 প্ৰথম, 19,286 দ্বিতীয় আৰু 3,196 শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত অৱতীৰ্ণ 17,744 শিক্ষাৰ্থীৰ ভিতৰত 6,519 প্ৰথম, 5,760 দ্বিতীয় আৰু 2,305 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ঘোষিত ফলাফল অনুসৰি এইবেলি তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ 2024 বৰ্ষৰ তুলনাত কিছু হ্ৰাস পাইছে। ফলাফল প্ৰকাশৰ পাছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে বামুনি মৈদামৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষা হৈ যোৱাৰ 44 দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে বুলি প্ৰকাশ কৰে। ফলাফল ঘোষণাৰ পাছতে পৰীক্ষাৰ্থীসকলে ই মাৰ্কশ্বীট ডাউনলোড কৰিব পৰাকৈ উপলব্ধ হৈছে। উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ পৰীক্ষাৰ ফলাফলৰ তথ্যসমূহ ডিজি লকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। লগতে সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বতে প্ৰমাণ পত্ৰ আৰু মাৰ্কশ্বীট সুকীয়াকৈ প্ৰদান কৰাৰ বিপৰীতে এইবাৰ মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ একেখন হ'ব। বাহিৰত অধ্যয়নৰ বাবে দুখনকৈ নথি আপলোড কৰাত অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। ফলাফল ঘোষণাৰ দুদিন পাছত বহি পুনৰীক্ষণৰ বাবে পৰ্টেল মুকলি কৰা হ'ব। এই সন্দৰ্ভত সচিব নাথে কয় যে পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট হোৱা পৰীক্ষাৰ্থীসকলে বহি পুনৰীক্ষণৰ বাবে এই পৰ্টেলযোগে আবেদন কৰিব পাৰিব। বহি পুনৰীক্ষণৰ বাবে কোনো পৰীক্ষাৰ্থী পৰিষদৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। সংশ্লিষ্ট পৰীক্ষাৰ্থীয়ে বিচাৰিলে পৰীক্ষাৰ্থীগৰাকীৰ ইমেইলত বহিৰ স্কেন কপিও প্ৰদান কৰা হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে গোগামুখত শিক্ষামন্ত্ৰী ডাঃ ৰুণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰে। লগতে সফল নোহোৱা পৰীক্ষাৰ্থীসকলকো নিৰাশ নহৈ পুনৰ প্ৰস্তুতি চলাবলৈ তেওঁ আহান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষা অনুষ্ঠিত কৰাৰ 44 দিনৰ ভিতৰতে সুকলমে ফলাফল ঘোষণা কৰাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে পৰিষদকো ধন্যবাদ জনায়। গুৱাহাটী বাৰ এছ'চিয়েচনৰ সদস্য পদৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি বাৰ এছ'চিয়েচনৰ সভাপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰক্ৰিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ সৈতে বাৰ এছ'চিয়েচনৰ মত বিৰোধৰ সৃষ্টি হৈছিল। এছ'চিয়েচনৰ সিদ্ধান্তৰ সৈতে একমত হ'ব নোৱাৰা বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ সদস্য পদ ত্যাগ কৰে। স্বাৰ্থৰ সৈতে সংঘাতৰ বাবে নহয় বৰঞ্চ ন্যায়িক সংস্থা আৰু আইন ব্যৱস্থা তথা নতুন প্ৰজন্মৰ অধিবক্তাসকলৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁ বাৰ এছ'চিয়েচনৰ পৰা পদত্যাগ কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে। একেখন পত্ৰতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্ণকালীন আদালতৰ বৈঠকৰ অনুমোদন মৰ্মে ৰাজ্য চৰকাৰে প্ৰায় 1,000 কোটি ব্যয় সাপেক্ষে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ ভৱনটো পূৰ্ণ পৰ্যায়ৰ ন্যায়িক সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে একেখন পত্ৰতে উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে 22,864 কোটি ব্যয় সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাইলং খুঙৰ পৰা শিলচৰৰ ওচৰৰ পঞ্চগ্ৰামলৈ এটা দ্ৰুত গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এই পথটোৰ দৈৰ্ঘ্য 166 কিলোমিটাৰৰো অধিক হ'ব আৰু এই পথটোৱে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব। অসম চৰকাৰৰ উদ্যোগত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত অংশ ল'ব। তেওঁ লগতে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।